এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধান, ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা, কাইলৈ পবিত্ৰ বৰদিন, বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন আৰু অস্মিতা পূব মণ্ডল ছাব জুনিয়ৰ হকী লীগত ত্ৰিপুৰাৰ বিৰুদ্ধে অসমৰ 22-0 বৃহৎ ব্যৱধানত জয়লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কাৰ্বি আংলঙত বাহৰ পাতি আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। বিগত দুদিনত অঞ্চলটোত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত শ্ৰীসিঙে কয় যে এনেধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা কোনো সমস্যাৰ সমাধান নোলায়। তেওঁ জিলাখনৰ যুৱ প্ৰজন্মৰ লগতে অন্য প্ৰতিবাদকাৰীসকলক বিপথে পৰিচালিত নকৰিবলৈ অভিভাৱক সমাজৰ প্ৰতি আহান জনায়।
মোৰ আপোনাৰ মাধ্যমৰ পৰা যেনেকে কালিয়ে কৈছিলো আকৌ কবলৈ বিচাৰিছো যে সমাজ গোটেই সমাজ যি জানে আছে, উই আৰ অল টুগেডাৰ, উই আৰ অল ইণ্ডিয়ান, উই আৰ অল পাৰ্ট অফ দ্য চেম চোচাইটি, আমাক চবক মিলি পেলাই যদি ল'ৰাবিলাক মিছগাইডেড হৈছে তেওঁবিলাকক বুজাব লাগে যে এনেকে পৰিস্থিতি ক্ৰিয়েট কৰিলে, এনেকে ভাইলেঞ্চ ক্ৰিয়েট কৰিলে কাকো লাভ নহয়। আৰু এইটো হোৱা নাই যে নদীৰ সিপাৰে তো বাহিৰৰ পৰা কেইটামান ল'ৰা আহি উৎপাত কৰিবলৈ চেষ্টা কৰিছিলে, চ' ৱাট ইজ দ্য ইউজ, কোনো লাভ নহ'ব। এতিয়া পৰিস্থিতি ইজ টোটেলি আণ্ডাৰ কণ্ট্ৰল, আপুনি দেখিছে ইভেন দি আৰ্মি কলম হেজ মাৰ্চ থ্ৰু দি এৰিয়া, মই গোটেই এৰিয়াটো ফুৰি আহিলো, চব ঠাইত পুলিচ পিকেট আছে, কিন্তু ব্ৰিংগিং কণ্ট্ৰল বাই ইউজিং ফৰ্চ টু লাভ নাই। চ' মোৰ এইটোৱে ৰিকুৱেষ্ট আছে ৰাইজে নিজে আগবাঢ়ি চিটুৱেশ্যনটো নৰ্মেল কৰক।
পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰংগপানী শৰ্মাই হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া ফৰেষ্ট গেট অঞ্চল পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু লামনিং সমজিলাৰ আৰক্ষীৰ সৈতে অঞ্চলটোৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিবলৈ দিয়ে।
একো নতুন ইনচিডেণ্ট নাই, পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ আছে, কোনো ৰোড ব্লকেট নাই এতিয়া আৰু ক'তো একো নাই। স্থানীয় ৰাইজক আমি এটাই কম যে শান্তিপূৰ্ণভাৱে আমাৰ যিহেতু সকলো জাতি জনগোষ্ঠী ইয়াত আছে তেওঁলোকে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰি যে 70-75 বছৰ ধৰি আছে, গতিকে সেইখিনি আমি সকলোকে সহযোগিতা কামনা কৰিছোঁ। তেওঁলোকৰ কাৰণে কম্পেনচেশ্যনৰ ব্যৱস্থা আমাৰ।
খেৰনীৰ হিংসাত্মক ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সদৌসম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীলৈ এখন জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰা বুলি ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। সভাপতিগৰাকীয়ে কয় যে পশ্চিম কাৰ্বি আংলং জিলাত শান্তি শৃংখলা ঘূৰাই আনিবলৈ, তাত থকা কাৰ্বি জনগোষ্ঠীকে ধৰি খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই জৰুৰী পত্ৰযোগে দাবী জনোৱা হৈছে। একেদৰে নিখিল বড়ো ছাত্ৰ সন্থাই কাৰ্বি আংলঙৰ আইন শৃংখলা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখি আছে বুলি উল্লেখ কৰাৰ লগতে কাৰ্বিৰ এটা সদস্য গোটে উচ্ছেদৰ দাবীত কৰা আমৰণ অনশন সন্দৰ্ভত বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা বাবে চৰকাৰে কোনো ব্যৱস্থা ল'ব পৰা নাই বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি খেৰনী ফেংলাপিত আমৰণ অনশন কৰি থকা কাৰ্বি সম্প্ৰদায়ৰ সদস্যসকলক সাক্ষাৎ কৰাৰ পাছত প্ৰতিবাদকাৰীসকলে অনশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিবলৈ আৰু ত্ৰিপাক্ষিক আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰে। পৰহিলৈ প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত ত্ৰিপাক্ষিক আলোচনা হোৱাৰ কথা আছে। ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই নিযুক্তি পত্ৰ প্ৰদান কৰে। চিকিৎসা, শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ কাৰিকৰী পদত 88গৰাকী আৰু অকাৰিকৰী পদত 28গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হয়। স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ কাৰিকৰী পদত 55গৰাকী আৰু স্বাস্থ্যসেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ কাৰিকৰী পদত 43গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ দিয়া হয়। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অশোক সিংহাল, প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা উপস্থিত থাকে। ইপিনে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অধীনৰ তৃতীয় বৰ্গৰ বাছনিপ্ৰাপ্ত প্ৰাৰ্থী নিযুক্তি পত্ৰ অহা 10 জানুৱাৰীত বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ৰাজ্যত আত্মসহায়ক গোটৰ মুঠ 40 লাখ সদস্যৰ ভিতৰত 32 লাখ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে বাছনি কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। নাহৰকটীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত মুঠ 20,115 গৰাকী মহিলাক 10,000 টকাকৈ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে 1 জানুৱাৰীত ৰাজ্যৰ মহিলাসকলে নতুন উপহাৰ লাভ কৰিব। এই অনুষ্ঠানত স্থানীয় বিধায়ক তৰংগ গগৈ, কেবিনেট মন্ত্ৰী যোগেন মোহনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত আজিৰ পৰা 6 জানুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত ৰাজ্য চৰকাৰে 2025 বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে পালন কৰি গ্ৰন্থ অধ্যয়নক জনপ্ৰিয় কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যুৱ লেখক সন্মান 2025 লাভ কৰা ৰাজ্যৰ 40 বছৰ অনুৰ্ধ 18 গৰাকী যুৱ লেখক লেখিকাক সম্বৰ্ধনা জনায়। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন লেখক লেখিকাসকলক এই সন্মান প্ৰাপ্তিৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
সন্মানৰ বাবে নিৰ্বাচিত কৰিছে আৰু প্ৰতিগৰাকী যুৱক লেখক লেখিকাক আমি 25,000 টকাকৈ আজি সন্মান ৰাখি আগবঢ়াম। যিসকলে এই সন্মান লাভ কৰিলে মই সকলোকে অসম চৰকাৰৰ হৈ আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিছো।
অনুষ্ঠানটোত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ লগতে সন্মানীয় অতিথি হিচাপে মুম্বাইৰ প্ৰসিদ্ধ লেখক আমিষ ত্ৰিপাঠী আৰু বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী উপস্থিত থাকে। গ্ৰন্থমেলাৰ প্ৰাংগণতে জন্ম শতবৰ্ষত ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ডঃ ভূপেন হাজৰিকাৰ গীতত সমকালীনতা বিষয়ত আয়োজিত অনুষ্ঠানটো বিশিষ্ট লেখক সুমন্ত চলিহাই সঞ্চালনা কৰে। ইপিনে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক গল্পকাৰ ডঃ দীপক কুমাৰ বৰকাকতিলৈ 25 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্ট ধৰ্মী লোকসকলে আজি মাজনিশাৰ পৰা পবিত্ৰ বৰদিন উপলক্ষে সমূহীয়া প্ৰাৰ্থনা কৰিব। বিভিন্ন প্ৰান্তৰ গীৰ্জাসমূহ ইয়াৰ বাবে সজাই পৰাই তোলা হৈছে। আজি নিশা গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ বেপ্টিষ্ট চাৰ্চ, পাণবজাৰৰ ডনবক্সো, খ্ৰীষ্টান বস্তি, সোণাইগুলিকে ধৰি বিভিন্ন স্থানৰ গীৰ্জাসমূহ কেৰলৰ ধ্বনিৰে মুখৰিত হৈ উঠিব। প্ৰভু যীশুৰ প্ৰাৰ্থনাৰ বাবে আজি সন্ধিয়াৰে পৰা গীৰ্জাসমূহত অগণন লোক সমবেত হৈছে। আলোকসজ্জা, খ্ৰীষ্টমাছ ট্ৰি, ৰং বিৰঙী ফুল তৰা আদিৰে গীৰ্জাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাসগৃহসমূহো সজাই তোলা হৈছে। ৰাজ্যৰ প্ৰথম পৰিষ্কাৰ আৰু স্বচ্ছ গাঁও হিচাপে পৰিচিত গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁওখনক বিভিন্ন আলোকসজ্জাৰে সজাই তোলাৰ লগতে খ্ৰীষ্টধৰ্মী লোকসকলে ঘৰে ঘৰে বিভিন্ন খাদ্য প্ৰস্তুত কৰিছে। গোৱালপাৰাৰ বাপুজী নগৰত থকা একমাত্ৰ গীৰ্জাঘৰতো বৰদিনৰ আয়োজন চলিছে। তদুপৰি অসম মেঘালয় সীমান্তৰ খ্ৰীষ্টধৰ্মী গাৰো সম্প্ৰদায়ৰ লোকসকলেও বৰদিন পালনৰ বাবে সাজু হৈছে। বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে গহপুৰ সমজিলাতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বৰদিন উদযাপনৰ বাবে ব্যস্ত হৈ পৰিছে। উৎসৱৰ বাবে খ্ৰীষ্টমাছ ট্ৰি, বেটাৰী চালিত ছান্তাক্লোজ, ৰং বিৰঙী আলোকসজ্জাৰে বিপণীসমূহ ভৰি পৰিছে। গহপুৰ অঞ্চলৰ খ্ৰীষ্ট ধৰ্মাৱলম্বী লোকসকলৰ লগতে এই বিপণীসমূহত অৰুণাচল প্ৰদেশৰ পৰা বহু গ্ৰাহকৰ আগমন ঘটা পৰিলক্ষিত হৈছে। বৰদিন উপলক্ষে উত্তৰ পূবৰ অন্যান্য ৰাজ্যকেইখন, বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলং নগৰী আটক ধুনীয়াকৈ সজাই তোলা হৈছে। প্ৰায় এসপ্তাহ পূৰ্বৰে পৰা নগৰখনত বৰদিনক লৈ ব্যস্ততা পৰিলক্ষিত হৈছে। আজি সন্ধিয়াৰে পৰা বৰদিনৰ প্ৰাৰ্থনাৰ বাবে শ্বিলঙৰ গীৰ্জাঘৰলৈ বহু লোকৰ আগমন হৈছে। বৰদিনৰ আনন্দ উপভোগৰ বাবে শ্বিলঙলৈ দেশ বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটাও দেখা গৈছে। কহিমা, আইজল, তুৰাকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা বৰদিনৰ প্ৰাকসন্ধিয়া আনন্দ উল্লাস সৃষ্টি হোৱাৰ বাতৰি আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য বৰদিন উপলক্ষে ৰাজ্যৰ সকলো জনসাধাৰণ, বিশেষকৈ খ্ৰীষ্টধৰ্মী লোকসকলক ওলগ জনাইছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে যীশু খ্ৰীষ্টৰ জন্মদিন উপলক্ষে আয়োজিত এই উৎসৱে আমাক দয়া, কৰুণা আৰু নিঃস্বাৰ্থ সেৱাৰ অমূল্য প্ৰমূল্যৰাজিৰ বিষয়ে সোঁৱৰাই দিয়ে। তেওঁ কয় যে এই উৎসৱে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুসৰণ কৰি মৰম, ভালপোৱা, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানেৰে ভৰা এখন সমাজ গঢ়াৰ বাবে সমূহীয়াভাৱে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাজ্যপালগৰাকীয়ে লগতে সদিচ্ছা আৰু সম্প্ৰীতিৰ এনাজৰি সুদৃঢ় কৰি এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 প্ৰচাৰিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বিভিন্ন কাৰ্যসূচী আৰু গ্ৰাম্য জীৱনত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধক বিৰজা নাৰ্জাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ কোকৰাঝাৰ জিলাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে।
গুৱাহাটীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সূৰ্যৰ উদ্যোগত আৰু বিদ্যুৎ চক্ৰৱৰ্তী ক্ৰিয়েটিভ ট্ৰাষ্টৰ সহযোগত আজি বিদ্যুৎ চক্ৰৱৰ্তী উৎকৰ্ষ বঁটা আৰু শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা 2025 প্ৰদান কৰা হয়। বিয়লি 5:30 গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত তৰুণ চলচ্চিত্ৰ নিৰ্মাতা শশাংক সমীৰক এই বঁটা প্ৰদান কৰা হয়। একেদৰে নৱাগত চলচ্চিত্ৰ নিৰ্মাতা শিল্পীকা বৰদলৈক শ্বেৰ চৌধুৰী উৎকৰ্ষ বঁটা আগবঢ়োৱা হয়। এই অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু অভিনেতা পৰিচালক সাত্যকী দিকম ভূঞা উপস্থিত থাকে। বঁটা প্ৰদানৰ পাছত শিল্পীকা বৰদলৈ পৰিচালিত তথ্যচিত্ৰ মাও ডাচ স্পিৰিট ড্ৰিমছ অব চেৰাও প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে দ্য গাৰ্ল হু ৰোড এ বাইচাইকেল শীৰ্ষক এখন চুটিনাটো পৰিৱেশন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ কোচবিহাৰৰ মধুপুৰ সত্ৰত আজিৰে পৰা মধুপুৰ মহোৎসৱ অনুষ্ঠিত হৈছে। আজি বিয়লি সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ উৎসৱ উদযাপন সমিতিৰ সহযোগত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে এই মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হয়। শ্ৰীমদ ভাগৱতত ভক্তি আৰু মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত অসমীয়া ভক্তি সাহিত্য বিষয়ক আলোচনা চক্ৰখন বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডঃ বাবুল চন্দ্ৰ দাসে উদ্বোধন কৰে। অসম চৰকাৰৰ সাহিত্যিক বঁটাপ্ৰাপক কৰুণাকান্ত ৰায়ে সঞ্চালনা কৰা এই আলোচনা চক্ৰত বিষ্ণুপ্ৰিয়া সাহিত্য সভাৰ সভাপতি লক্ষ্মীকান্ত সিংহই আলোচক হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মধুপুৰ সত্ৰত যোৱা 30 বছৰ ধৰি এই মহোৎসৱ পালন কৰি অহা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ মাজুলীৰ অনাতৰ মৰম পৰিয়ালে আগবঢ়োৱা শ্ৰোতা প্ৰেৰণা বঁটা 2025 কাইলৈ আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰক প্ৰদান কৰা হ'ব। আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠানৰ জৰিয়তে শ্ৰোতাসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে শ্ৰীবৰঠাকুৰলৈ এই বঁটা আগবঢ়োৱা হৈছে। 2010 চনৰ 25 ডিচেম্বৰত জিলাখনৰ মুদৈ বিলত প্ৰতিষ্ঠা লাভ কৰা এই সংঘই মূলতঃ ৰেডিঅ' প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে। সংঘ ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৰেডিঅ'ৰ সৈতে জড়িত একোগৰাকী ব্যক্তিক শ্ৰোতা প্ৰেৰণা বঁটা আৰু এগৰাকী শ্ৰোতাক বছৰটোৰ শ্ৰেষ্ঠ অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা প্ৰদান কৰে। এই বছৰৰ বাবে অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা দুগৰাকী শ্ৰোতা ধেমাজিৰ চিচি কেৰেকনি মাজগাঁৱৰ মহেশ্বৰ চুতীয়া আৰু তিনিচুকীয়া কাকপথাৰ 1 নম্বৰ তেজি গাঁৱৰ দীপক মৰাণলৈ আগবঢ়োৱা হৈছে। কাইলৈ মাজুলীৰ শ্ৰী শ্ৰী এলেংগি টকৌবাৰী সত্ৰত হ'বলগীয়া অনাতাঁৰ মৰম পৰিয়ালৰ 16 প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। বঁটাত এটাকৈ ৰেডিঅ' ছেট, স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু একোটাকৈ গছপুলি থাকিব। চিৰাং জিলাৰ আইনৈৰ হাগ্ৰামা দলঙৰ কাষত 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ আইনৈ নতুন বৰ্ষ উৎসৱৰ আয়োজন কৰা হৈছে। আইনৈ নৱবৰ্ষ উদযাপন সমিতিৰ সভাপতি বৈজিং দৈমাৰী আৰু সমন্বয়ক অজয় মুছাহাৰীৰ লগতে আয়োজক সমিতিয়ে আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলে প্ৰকাশ কৰা মতে উৎসৱৰ প্ৰথম দিনা পুৱা 5:30 বজাত নীলিবাৰীৰ পৰা হাগ্ৰামা দলঙলৈ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসমে গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তৈবুল্লা হকী ষ্টেডিয়ামত অনুষ্ঠিত অস্মিতা পূব মণ্ডল ছাব জুনিয়ৰ হকী লীগত প্ৰথম সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ক্ৰমাগত প্ৰথম দুখন খেলত ওড়িশা আৰু মিজোৰামৰ বিৰুদ্ধে পৰাজয় বৰণ কৰা অসমৰ ছোৱালী দলে আজি তৃতীয় তথা অন্তিমখন লীগ মেচত ত্ৰিপুৰাক 22-0 পৰাস্ত কৰে। এই জয়ৰ সুবাদত অসমে প্ৰতিদ্বন্দ্বিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত থাকে। আজি হোৱা আন এখন খেলত ছাব জুনিয়ৰ শিতানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ওড়িশাই মিজোৰামক 5-1 ব্যৱধানত পৰাজিত কৰি গ্ৰুপ পৰ্যায়ৰ শীৰ্ষস্থানত থাকে আৰু লীগ পৰ্যায়ত জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখে। মিজোৰাম পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থাকে। প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ওড়িশা পুনৰ মিজোৰামৰ সন্মুখীন হ'ব। একেদৰে অসম ব্ৰঞ্জৰ পদকৰ খেলত পুনৰ ত্ৰিপুৰাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ আইন শৃংখলা পৰিস্থিতিৰ তত্বাৱধান। ৰাজ্যৰ বিভিন্ন বিভাগৰ কাৰিকৰী আৰু অকাৰিকৰী পদত বাছনি লাভ কৰা 215 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আজিৰে পৰা 6 জানুৱাৰীলৈ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলা। কাইলৈ পবিত্ৰ বৰদিন। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো খ্ৰীষ্টধৰ্মী লোকসকলৰ আজি মাজনিশা সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন। আৰু অস্মিতা পূব মণ্ডল ছাব জুনিয়ৰ হকী লীগত ত্ৰিপুৰাৰ বিৰুদ্ধে অসমৰ 22-0 বৃহৎ ব্যৱধানত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।